এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ 60 সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। মালদ্বীপ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাব। 1999 চনৰ কাৰ্গিল যুদ্ধৰ স্মৰণত আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। কম্বোডিয়াৰ অসামৰিক বিমান পৰিবহণ সচিবলৈ আজি থাইলেণ্ডৰ সৈতে চলি থকা যুদ্ধক্ষেত্ৰৰ আকাশত সকলো ধৰণৰ অসামৰিক বিমান পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰিছে। আৰু এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফি টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে 669 ৰাণৰ প্ৰথম ইনিংছ সামৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ 60 সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। দেশখনৰ ৰাজধানী মালেত আয়োজন কৰা স্বাধীনতা দিৱস অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশখনৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুজুক, দেশখনৰ সামৰিক বাহিনীয়ে একৈচাই গুলী ফুটোৱাৰ লগতে গাৰ্ড অব অনাৰ সন্মান প্ৰদৰ্শন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। অনুষ্ঠানত মালদ্বীপৰ মিলিটাৰী বাহিনীয়ে অংশ লোৱা আকৰ্ষণীয় পেৰেডত দেশখনৰ সেনাবাহিনীৰ একতা, অনুশাসন আৰু শক্তি প্ৰতিফলিত হৈছে। স্বাধীনতা দিৱস অনুষ্ঠানৰ কাৰ্যসূচীসমূহে দেশখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ লগতে যোৱা 6টা দশকত মালদ্বীপৰ সোণালী যাত্ৰা ফুটাই তুলিছে। প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানৰ শেষত উপস্থিত অতিথিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া মালদ্বীপ ভ্ৰমণ সামৰি ভাৰতলৈ উৰা মাৰিছে। ইয়াৰ পূৰ্বে মালদ্বীপৰ উপ ৰাষ্ট্ৰপতি হুছেইন মহম্মদ লাতিফৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এখন বৈঠকত মিলিত হয়। এই বৈঠকত বিদেশ পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, বিদেশ সচিব বিক্ৰম মিশ্ৰীকে ধৰি দুয়োখন ৰাষ্ট্ৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ অন্যান্য নেতাসকলকো সাক্ষাৎ কৰে। দেশখনৰ উপ ৰাষ্ট্ৰপতি লাতিফৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত মালদ্বীপৰ বন্ধুত্বৰ মুখ্য বিষয়সমূহৰ আলোচনা কৰাৰ লগতে আন্তঃগাঁথনি, প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন, শক্তি আদি বিভিন্ন বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশৰ ঘনিষ্ঠ সহযোগিতাই দেশ দুখনৰ জনসাধাৰণক লাভান্বিত কৰিব আৰু অনাগত দিনত দেশ দুখনে বন্ধুত্বৰ সম্পৰ্ক অধিক দৃঢ় কৰি তোলাত গুৰুত্ব দিব। প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ সংসদ মজলিছৰ অধ্যক্ষ আব্দুল ৰহিম আব্দুল্লাকো সাক্ষাৎ কৰে। এই বৈঠকত ভাৰত মালদ্বীপ সম্পৰ্কক লৈ আলোচনা হয়। প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ নাছিদকো সাক্ষাৎ কৰে। তেওঁলোকে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত মালদ্বীপৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপৰ যোগ্যতা নিৰ্মাণ আৰু উন্নয়নক ভাৰতে সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। শ্ৰীমোদীয়ে লগতে মালদ্বীপৰ বহুকেইটা ৰাজনৈতিক দলৰ সদস্যৰ সৈতেও বৈঠকত মিলিত হয়। ৰাজনৈতিক ক্ষেত্ৰৰ এই নেতাসকলৰ অংশগ্ৰহণে দেশ দুখনৰ মাজত দ্বিপাক্ষিক বন্ধুত্ব সম্পৰ্কক আৰু শক্তিশালী কৰি তুলিব বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাব। ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ সামৰি শ্ৰীমোদী পোনে পোনে তামিলনাডুৰ টুটিকৰুণত উপস্থিত হ'ব। টুটিকৰুণত আজি নিশা তেওঁ 4,800 কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে তেওঁ টুটিকৰুণ বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ গংগাইকোণ্ডা চোলপুৰমত আদি ভিৰুভাথাইৰাই উৎসৱত অংশগ্ৰহণ কৰিব। এই উৎসৱ তামিলনাডুৰ আৰিয়ালুৰ জিলাৰ গংগাইকোণ্ডা চোলামপুৰমত চোল বংশৰ ৰজা প্ৰথম ৰাজেন্দ্ৰ চোলৰ স্মৰণত সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত উদযাপন কৰা হৈছে। কাইলৈ এই উৎসৱত প্ৰধানমন্ত্ৰীৰ লগতে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু কেন্দ্ৰীয় তথ্য, সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান উপস্থিত থাকিব। 1999 চনৰ কাৰ্গিল যুদ্ধৰ সময়ত দেশৰ হকে প্ৰাণাহুতি দিয়া ভাৰতীয় জোৱানসকলৰ বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশত আজি কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। এইবেলি কাৰ্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ আৰু অপাৰেচন বিজয়ৰ সফল পৰিসমাপ্তিৰ 26 বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বাবে প্ৰাণাহুতি দিয়া বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং, চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদী, বায়ুসেনাৰ মুৰববী এয়াৰ চীফ মাৰ্শাল এ পি সিং আৰু নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়েও নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বীৰ জোৱানসকললৈ পুষ্পাৰ্ঘ্য নিবেদন কৰে। কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি লাডাখৰ দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মৃতিসৌধত আজি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডভিয়া, প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠ, লাডাখৰ উপ ৰাজ্যপাল কবীন্দ্ৰ গুপ্তা, স্থলসেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু জ্যেষ্ঠ সামৰিক আৰু অসামৰিক বিষয়াসকলে কাৰ্গিল যুদ্ধৰ নায়কসকললৈ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ পৰাৰ পৰা।
অপাৰেচন সিন্ধুৰ সময়ত সশস্ত্ৰ বাহিনীয়ে কাৰ্গিলৰ দৰে অনুৰূপ সাহস দেখুৱাই পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধবংস কৰি নিৰ্ণায়ক জয়লাভ কৰা বুলি স্থলসেনাৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে মন্তব্য কৰিছে। 26 সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি লাডাখৰ দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰাৰ পাছত অপাৰেচন সিন্ধুৰৰ বিষয়ে আলোকপাত কৰি জেনেৰেল দ্বিবেদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অপাৰেচন সিন্ধুৰৰ সময়ত ভাৰতৰ সেনাবাহিনীয়ে শত্ৰুৰ আগ্ৰাসনৰ প্ৰত্যুত্তৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিত নিৰ্ণায়ক আঘাত আনে। দেশৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক প্ৰশংসা কৰি জেনেৰেল দ্বিবেদীয়ে ইয়াক ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ ভাবুকিৰ বিৰুদ্ধে শক্তিশালী ঢাল বুলি অভিহিত কৰে। ভাৰতীয় জনতা পাৰ্টীৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়তো আজি ভাৰতীয় সেনাৰ বীৰত্বক সোঁৱৰি কাৰ্গিল বিজয় দিৱস সমাৰোহৰ আয়োজন কৰা হয়। অনুষ্ঠানত দলৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠৰ লগতে দলৰ কেইবাজনো জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে। জে পি নাড্ডাই অনুষ্ঠানত ভাষণ দি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ বিশ্বই ভাৰতৰ শক্তিৰ কথা জানিব পাৰিছে। তেওঁ লগতে কয় যে এটা সময় আছিল যেতিয়া সেনাবাহিনীৰ বুলেট প্ৰুফ জেকেট নাছিল, কিন্তু এতিয়া ভাৰতত বুলেট প্ৰুফ জেকেট নিৰ্মাণ হোৱাৰ লগতে সমগ্ৰ বিশ্বলৈ ইয়াৰ ৰপ্তানি কৰা হয়। নতুন ভাৰতবৰ্ষই বিশ্বৰ 92 দেশলৈ অস্ত্ৰ শস্ত্ৰৰ লগতে বিভিন্ন যুদ্ধ সামগ্ৰী ৰপ্তানি কৰে বুলিও শ্ৰীনাড্ডাই উল্লেখ কৰে। প্ৰধানমন্ত্ী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কী বাত অনুষ্ঠানৰ 124 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পৰা যাব। আকাশবাণীৰ বাতৰি সেৱা বিভাগ, ডি ডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান পোনপটীয়া প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ ঠিক পাছতে আকাশবাণী ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। কম্বোডিয়াৰ অসামৰিক বিমান পৰিবহণ সচিবালয়ে আজি থাইলেণ্ডৰ সৈতে চলি থকা যুদ্ধক্ষেত্ৰৰ আকাশত সকলো ধৰণৰ অসামৰিক বিমান পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰিছে। সচিবালয়ৰ ৰাজ্যিক সচিব চীন ছাটছেৰ ভুথাই কয় যে দেশখনৰ সকলো বিমানক সংঘাতপূৰ্ণ অঞ্চলৰ ওপৰেৰে যাতায়াত নকৰিবলৈ আহ্বান জনোৱা হৈছে আৰু এই নিষেধাজ্ঞাৰ পৰিসৰ দেশখনৰ পপেট চহৰ, পাইলিন প্ৰদেশ আৰু চিএম ৰিপ প্ৰদেশৰ কিছু অংশলৈ সম্প্ৰচাৰিত কৰা হৈছে। উল্লেখযোগ্য যে থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমান্তৰ কেইবাটাও অঞ্চলত এতিয়াও সংঘৰ্ষ অব্যাহত আছে। থাইলেণ্ডৰ স্বাস্থ্য বিভাগৰ মুখপাত্ৰই জনোৱা অনুসৰি বৃহস্পতিবাৰে দুয়োখন দেশৰ সীমান্তত হোৱা সংঘৰ্ষত 14 থাই নাগৰিকৰ মৃত্যু হোৱাৰ লগতে 46 লোক আহত হয়। কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে আজি ওমানৰ সৈতে থকা ভাৰতৰ মুক্ত বাণিজ্য চুক্তি সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি অৱগত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন সংবাদমেলত বাণিজ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্য চুক্তি ভালদৰে আগবাঢ়িছে আৰু নিউজিলেণ্ড, চিলি আৰু পেৰুৰ সৈতেও এই সন্দৰ্ভত আলোচনা চলি আছে। তেওঁ লগতে উল্লেখ কৰে যে বাণিজ্য চুক্তিবোৰে প্ৰযুক্তিগত অংশীদাৰিত্ব অন্বেষণ কৰা আৰু এছ টি ই এম ভাৰতৰ শক্তিক ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আজি নতুন দিল্লীত 17 সাংসদক 2025 সাংসদ ৰত্ন বঁটা প্ৰদান কৰা হৈছে। এই সাংসদসকলৰ ভিতৰত আছে ৰবি কিষণ, বিজেপিৰ দীনেশ শৰ্মা, কংগ্ৰেছৰ বৰ্ষা গাইকোৱাট, এন চি পিৰ সুপ্ৰিয়া চুলে আৰু শিৱসেনা ইউ বি টিৰ অৰবিন্দ সাৱন্ত। পানাজীৰ ৰাজভৱনত অনুষ্ঠিত আনুষ্ঠানিক কাৰ্যসূচীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিক শ্ৰী পুষ্পপতি অশোক জগপতি ৰাজুৱে আজি গোৱাৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অলোক আৰাধে তেওঁ শপত বাক্য পাঠ কৰায়। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে 669 প্ৰথম ইনিংছ সামৰে। প্ৰত্যুত্তৰ ভাৰতে আমাৰ বাতৰি অহাৰ পৰলৈকে 2 উইকেটৰ বিনিময়ত 45 সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ 60 সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। মালদ্বীপ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাব আৰু এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে 669 প্ৰথম ইনিংছ সামৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।